এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818জন প্ৰতিদ্বন্দীৰ 1391খন মনোনয়ন দাখিল, বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী প্ৰচাৰ অভিযান তীব্ৰ, ভৱানীপুৰ সৰভোগ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা, বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মনজিৎ সিঙক বিধানসভা নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক নিয়োগ, আৰু ওড়িশাৰ ভুৱনেশ্বৰত আজি প্ৰথম ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিকছ চেম্পিয়নশ্বিপছ আৰম্ভ। ৰাজ্যত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কালি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰে। তথ্য অনুসৰি বিধানসভাৰ মুঠ 126টা সমষ্টিৰ বাবে 818গৰাকী প্ৰাৰ্থীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ কালিৰ শেষৰ দিনা বিভিন্ন জিলাৰ প্ৰাৰ্থীসকলে সমদল উলিয়াই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বোকাখাত সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ অতুল বৰাৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। গোলাঘাট জিলাত 5টা বিধানসভা সমষ্টিৰ বাবে মুঠ 19গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি যোৰহাটত সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিত কালি 24গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু মন্ত্ৰী বিমল বৰাক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে। তেলীয়ে নিজেও দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। তিনিচুকীয়াত 27গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। ধেমাজিত কালি মনোনয়ন দাখিলৰ অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী ডঃ ৰণোজ পেগু, জীৱন গগৈ আৰু ভুৱন পেগুকে ধৰি মুঠ 15গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কামৰূপ জিলাত 6টা বিধানসভা সমষ্টিৰ বাবে মুঠ 33গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ঢকুৱাখনত বিগত 3টা কাৰ্যকালৰ বিধায়ক নৱকুমাৰ দলেকে ধৰি 4গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কালি বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ আৰু অন্য দলৰ সৰ্বমুঠ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ প্ৰায় 25 কিলোমিটাৰ জোৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। বিজেপিয়ে প্ৰায় 40জন তাৰকা প্ৰচাৰকক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা থাকিব বুলি শ্ৰীশইকীয়াই প্ৰকাশ কৰে। একেদৰে কংগ্ৰেছৰ নেতাসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই কালি বৰচলাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। দেৱব্ৰত শইকীয়াই কালি নাজিৰাৰ পিয়লি ফুকন পঞ্চায়তত নিৰ্বাচন উপলক্ষে দলীয় কৰ্মীসকলৰ সৈতে প্ৰচাৰ অভিযানত অংশ লয়। প্ৰচাৰৰ সময়ত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে বুজ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। তেওঁ সমষ্টিটোৰ একাংশ সাধাৰণ লোকৰ সৈতেও মত বিনিময় কৰে।
ৰাইজৰ সাংঘাতিক সঁহাৰি পাইছো। ইয়াত ফ্লেটতো বহুত মানুহ থাকে, প্ৰত্যেকৰ ঘৰত যোৱাটো সম্ভৱ নহয়। কমিটিবিলাকক লগ পাইছো, কিন্তু সেইকাৰণে আৱাসবিলাকৰ সন্মুখত গৈ মই এপিল কৰিছো যে আপোনালোকে মোক জনপ্ৰতিনিধি হিচাপে পঠাওক, মোক ৰাইজৰ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ পদূলিত পাব। আৰু সেইকাৰণে মোৰ এইখিনি ভেটাপাৰা, ঘোঁৰামৰা, চন্দন নগৰ, হাতীগাঁও, বেলতলা, এইখিনি মোৰ একেবাৰে স্থানীয়, মোৰ গাতে লাগি থকা। তেওঁলোকৰো মনত আফচোচ থাকিব পাৰে যে আমাৰ ফালে বাইদেউ এপাক নাহিলে। যোৱাবাৰো যথেষ্ট ভোট এই ভোটবিলাকত মই পাইছো, গতিকে মই ফ্লেটবিলাকৰ সন্মুখত সকলোকে হাতযোৰ কৰি মই অনুৰোধ জনাইছো যে আপোনালোকেও মোক সমৰ্থন কৰক, মোক সদায় ৰাইজৰ প্ৰতিনিধি হিচাপে ওচৰত পাব।
শিৱসাগৰ সমষ্টিৰ ৰাজ্যৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে কালি গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ সৈতে ৰাজনৈতিক পৰ্যালোচনাত মিলিত হয়। ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ সুইপ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এলানি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত জিলাই জিলাই ভোটদাতাৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বাটৰ নাট, চিত্ৰাংকন, আলপনা প্ৰতিযোগিতা, শ্লোগান লিখন, দেৱাল লিখন, বাতৰি পৰিৱেশন আৰু পোষ্টাৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাত ভোটদাতাসকলক আকৰ্ষণৰ বাবে শুভংকৰ মুকলি কৰাৰ উপৰিও জনপ্ৰিয় ব্যক্তিত্বক আইকন হিচাপে লৈ সজাগতা সৃষ্টি কৰা হৈছে। লখিমপুৰ জিলাত শুভংকৰ বাখৰ, শোণিতপুৰত গণবন্ধু, যোৰহাটত জলো, গোলাঘাটত চামেলি আৰু কোকৰাঝাৰৰ শুভংকৰ ডিমলু আৰু চিখিৰিয়ে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সমৰ্থন হৈছে। যোৰহাটত অভিনৱ বৰাক আৰু লখিমপুৰত ৰাজীৱ দৌৰিক চুইপ আইকন হিচাপে লোৱা হয়। নিৰ্বাচনৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে জিলাসমূহত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মনজিৎ সিঙক অসম বিধানসভা নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। বিষয়াগৰাকী কালি অসমত উপস্থিত হয়। তেওঁ নিৰ্বাচন মুক্ত আৰু নিকাভাৱে পৰিচালনাৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা সামাজিক সংগঠনসমূহৰ সদস্যৰ সৈতে আলোচনা কৰিব। এই সন্দৰ্ভত যিকোনো ওজৰ আপত্তি থাকিলে সংশ্লিষ্টসকলে বিশেষ পৰ্যবেক্ষকৰ সৈতে দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়া সম্প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহক ডিজিটেল ভাউচাৰ আবণ্টন দি নিৰ্দেশনা জাৰি কৰিছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰাক অধীনত অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলক সম্প্ৰচাৰৰ বাবে নিৰ্দিষ্ট সময়ৰ ডিজিটেল ভাউচাৰ প্ৰদান কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত প্ৰতিটো দলক দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়াকৈ 45 মিনিটতকৈ প্ৰচাৰৰ বাবে নিৰ্ধাৰিত সময় দিয়া হৈছে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ ফলাফলৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সময়ো আবণ্টন দিয়া হৈছে। দলীয় সম্প্ৰচাৰৰ উপৰি দূৰদৰ্শন আৰু আকাশবাণীত 2টাকৈ আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰতিটো ৰাজনৈতিক দলে এই কাৰ্যসূচীৰ বাবে এজনকৈ প্ৰতিনিধি মনোনীত কৰিব পাৰিব। এগৰাকী অনুমোদিত সমন্বয়কে অনুষ্ঠান পৰিচালনা কৰিব। প্ৰাৰ্থী তালিকাৰ পৰা ভোটদানৰ দুদিন আগলৈকে এই সম্প্ৰচাৰ কৰিব পৰা যাব। সম্প্ৰচাৰৰ সময়সূচী ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলৰ উপস্থিতিত লটাৰীৰ জৰিয়তে আগতীয়াকৈ নিৰ্ধাৰণ কৰা হ'ব। ওড়িশাৰ ভুৱনেশ্বৰত আজি প্ৰথম ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিকছ চেম্পিয়নশ্বিপছ আৰম্ভ হ'ব। এই প্ৰতিযোগিতাই দেশৰ ক্ৰীড়া ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই দুদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাখনত জ্যেষ্ঠ আৰু 20 বছৰ অনূৰ্ধ শিতানত 97গৰাকী মহিলাকে ধৰি মুঠ 278গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। দেশৰ ইনডোৰ এথলেটিকছ ক্ষেত্ৰখনক শক্তিশালী কৰাৰ লগতে আগশাৰীৰ অন্য প্ৰতিযোগিতাসমূহ আৰম্ভ হোৱাৰ পূৰ্বে এই প্ৰতিযোগিতাই খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰি উৎসাহিত কৰিব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে। পুৰুষৰ 3000 মিটাৰ দৌৰৰে আজি প্ৰতিযোগিতাখনৰ আৰম্ভণি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818জন প্ৰতিদ্বন্দীৰ 1391খন মনোনয়ন দাখিল। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী প্ৰচাৰ অভিযান তীব্ৰ। ভৱানীপুৰ সৰভোগ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মনজিৎ সিঙক বিধানসভা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক নিযুক্তি আৰু ওড়িশাৰ ভুৱনেশ্বৰত আজি প্ৰথম ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিকছ চেম্পিয়নশ্বিপছ আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত শুনিবলৈ পাব।